হিতুপদেশ 23 অধ্যায়। যেতিয়া তুমি কোনো শাসনকর্তাৰ সৈতে ভোজনত বহা, তেতিয়া তোমাৰ সন্মুখত কোন আছে সাবধানে লক্ষ্য কৰিবা। কাৰণ তুমি যদি অধিক আহাৰ খাবলৈ ভাল পোৱা, তেনেহলে নিজৰ ডিঙিত নিজে চুৰি দিবা। তেওঁ উত্তম খোৱা বস্তুলৈ হেঁপা নকৰিবা, কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ। ধনী হবলৈ অধিক কষ্ট নকৰিবা। কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা। যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায় আৰু হঠাতে ডেউকা লগায় আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়। তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে পাপী মানুহৰ আহাৰ ভোজন নকৰিবা, আৰু তেওঁ উত্তম খোৱা বস্তুলৈ হেঁপা নকৰিবা। কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয় ভোজন পান কৰা, কিন্তু তেওঁ হৃদয় তোমাৰ সৈতে নাথাকে। তুমি যি অলপ খাইছা সেয়াও বমি কৰিবা, আৰু তোমাৰ অভিনন্দন বৃথা হ'ব। অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা, কিয়নো তেওঁ তোমাৰ প্ৰজ্ঞাৰ কথা তুচ্ছ কৰিব। পুৰণি সীমাৰ দেৱাল আঁতৰাই নিদিবা, বা অনাথসকলৰ পথাৰৰ সীমা লংঘন নকৰিবা, কিয়নো তেওঁলোকৰ মুক্তিকৰ্তা বলৱান, আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ সৈতে প্ৰতিবাদ কৰিব। তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক, আৰু জ্ঞানৰ কথালৈ তোমাৰ কাণ পাতা। সন্তানক শাস্তি দিবলৈ কুটি নকৰিবা, কিয়নো তুমি তাক চেকনিয়ে কোবালে সি নমৰিব। তুমি যদি তাক চেকনিয়ে কোবোৱা, তেনেহলে তুমি তাৰ আত্মা চিউলৰ পৰা ৰক্ষা কৰিবা। হে মোৰ পুত্ৰ, যদি তোমাৰ হৃদয় জ্ঞানী হয়, তেনেহলে মোৰ হৃদয়ো আনন্দিত হ'ব। যেতিয়া তোমাৰ উঠে যথাৰ্থ কথা কয়, তেতিয়া মোৰ অন্তকৰণ উল্লাসিত হয়। তোমাৰ হৃদয়ে পাপীক ইচ্ছা নকৰক, কিন্তু তুমি উৰে দিনটো জিহুৱাৰ ভয়ত থাকা। অৱশ্যে ইয়াত তোমাৰ ভৱিষ্যত জড়িত হৈ আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহ'ব। হে মোৰ পুত্ৰ, শুনা আৰু জ্ঞানী হোৱা, আৰু তোমাৰ হৃদয় সৰল পথত চলোৱা। সুৰা প্ৰিয় লোকৰ সৈতে সহযোগী নহবা, বা অধিক মাংস ভোজন কৰা সকলৰ সংগী নহবা। কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্ৰ পিন্ধায়। তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক সেৱজ্ঞান নকৰিবা। সত্য কিনা, কিন্তু ইয়াক বিক্ৰী নকৰিবা। প্ৰজ্ঞা, অনুশাসন আৰু সুবিবেচনা কিনা। ন্যায় কাৰ্য কৰাজনৰ পিতৃ অতিশয় উল্লাসিত হয়, আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তেওঁৰ বাবে আনন্দিত কৰিব। তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ'বলৈ দিয়া, আৰু তোমাৰ জন্মদাতাক উল্লাসিত হ'ব দিয়া। হে মোৰ পুত্ৰ, তোমাৰ হৃদয় মোক দিয়া, তোমাৰ চকুক মোৰ পথলৈ নিৰীক্ষণ কৰিবলৈ দিয়া। কাৰণ বেইচা দ গাঁতৰ দৰে, আৰু অন্য লোকৰ ভাৰ্যা ঠেক নাদৰ দৰে। তেওঁ ডকাইতৰ দৰে খাপ দি থাকে, আৰু মনুষ্যসকলৰ মাজত বিশ্বাসঘাতকতৰ দল বৃদ্ধি কৰে। কাৰ দুৰ্দশা আছে, কাৰ দুখ আছে, কোনে কাজিয়া কৰে, কোনে অভিযোগ কৰে, কোনে অকাৰণে মাৰ খায়, কাৰ চকু ৰঙা হয়। যিসকলে বহুদিন দ্ৰাক্ষাৰসত লিপ্ত থাকে, আৰু যিসকলে দ্ৰাক্ষাৰসৰ মিহলাবলৈ চেষ্টা কৰে, যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে, পাত্ৰত ডগমগায় আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা। শেষতে সেয়ে সাপৰ নিচিনাকৈ কামুৰিব, আৰু বিষাক্ত সাপৰ দৰে ইয়াৰ দংশন। তোমাৰ চকুৱে আচৰিত বস্তু দেখিব, আৰু তোমাৰ হৃদয়ে মন্দ কথা ক'ব। প্ৰচণ্ড সমুদ্ৰৰ ওপৰত হোৱাজনৰ দৰে, বা জাহাজৰ মাছস্থলৰ ওপৰত হোৱা লোকৰ দৰে হ'বা। তুমি ক'বা, তেওঁলোকে মোক মাৰিলে কিন্তু মই আঘাত পোৱা নাই, তেওঁলোকে মোক প্ৰহাৰ কৰিলে কিন্তু মই অনুভৱ কৰা নাই। মই যেতিয়া হাৰ পাম, তেতিয়া মই পুনৰ দ্ৰাক্ষাৰস পান কৰিম।